আকাশবাণী গুৱাহাটীৰ পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণ সন্দৰ্ভত কালি দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ উপস্থিত থাকে। এই বৈঠকতে অসম চুক্তিৰ ছয় নম্বৰ দফাকে ধৰি ৰূপায়ণ হবলৈ বাকী থকা কেইবাটাও দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়াৰ বাবে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত তিনিগৰাকী মন্ত্ৰী গোট আৰু আছুৰ তিনিজন নেতাক লৈ গঠিত উপ সমিতিয়ে মুখ্যমন্ত্ৰীক তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে। উপ সমিতিয়ে প্ৰতিবেদনত ন্যায়াধীশগৰাকীৰ নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিয়ে আগবঢ়োৱা তথা ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কাৰ্যকৰী কৰিব পৰা পৰামৰ্শকেইটা নিৰ্ধাৰিত সময়ত কাৰ্যকৰী কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰি দিছে। উল্লেখযোগ্য যে বিপ্লৱ শৰ্মা সমিতিয়ে দাখিল কৰা 67টা পৰামৰ্শৰ ভিতৰত 40টা ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত পৰে। একেদৰে 15টা কেন্দ্ৰীয় চৰকাৰৰ আৰু 12টা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাৰে কাৰ্যকৰী কৰিবলগীয়া হ'ব। এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
অসম চুক্তিৰ ছয় নম্বৰ দফাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ কাৰ্যকৰীকৰণৰ ওপৰত আলোচনা হ'ল। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত এইটো তৃতীয় লাগি আলোচনা। এটা কথা স্পষ্ট যে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য হয়। অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ আমাক সাংবিধানিক ৰক্ষা কবচ লাগিবই। আৰু সেইকাৰণেই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ ডাঙৰীয়াৰ অধ্যক্ষতাত উচ্চস্তৰীয় কমিটি তেওঁলোকে প্ৰতিবেদন দিছিল। তাত প্ৰতিবেদনত ভাষা, সংস্কৃতি, ভূমি, আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা আদি কৰি বিভিন্ন পৰামৰ্শ তাত সন্নিৱিষ্ট কৰিছে। আৰু অসম চৰকাৰৰ কেবিনেটে 67টা এই প্ৰতিবেদনৰ বিষয়ে চিনাক্তকৰণ কৰিলে।
গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালি আকাশবাণীৰ 67 সংখ্যক সংগীত সন্মিলনৰ আয়োজন কৰা হয়। আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান সত্যজিৎ দাসে এই অনুষ্ঠান উদ্বোধন কৰে। আকাশবাণীৰ এই অনুষ্ঠানে ভাৰতীয় লোকসংগীতৰ চহকী ঐতিহ্যক তুলি ধৰা বুলি তেওঁ উদ্বোধনী ভাষণত উল্লেখ কৰে। অনুষ্ঠানত সংগীতজ্ঞ ৰমেন চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশ লৈ দিয়া ভাষণত আকাশবাণীৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা সোঁৱৰণ কৰাৰ লগতে সংগীতৰ অনন্য শক্তি সম্পৰ্কে আলোকপাত কৰে। এই সন্মিলনত যশস্বী শিল্পী মনোজ বৰুৱাৰ বেহেলাবাদনে উপস্থিত দৰ্শকক মোহাচ্ছন্ন কৰি তোলে। অনুষ্ঠানত গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তী দাসে লোকগীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে প্ৰচাৰ ভাৰতীয় কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ সহযোগত এইবেলি সমগ্ৰ দেশৰ 24টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ আয়োজন কৰিছে। 1954 চনৰে পৰা আকাশবাণী সংগীত সন্মিলন দেশৰ সবাতোকৈ প্ৰতিষ্ঠিত সাংস্কৃতিক পৰম্পৰাৰূপে পৰিগণিত হৈ আহিছে। এই সন্মিলনে দেশৰ চহকী সাংগীতিক ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰ আৰু জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সদ্য নিযুক্তিপ্ৰাপ্ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তিৰ স্থান সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনাৰে চূড়ান্ত কৰা হ'ব বুলি ডিব্ৰুগড় জিলা বিশ্ববিদ্যালয়ৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই এখন জাননী জাৰি কৰিছে। কোনো অসাধু ব্যক্তিয়ে এই সন্দৰ্ভত অনানুষ্ঠানিকভাৱে যোগাযোগ কৰিলে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেল, উৰ্ধতম কৰ্তৃপক্ষ বা বিদ্যালয়সমূহৰ পৰিদৰ্শকক তাৎক্ষণিকভাৱে অৱগত কৰাবলৈ আহান জনাইছে। পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ অসমৰ মুখ্য অভিযন্তা দেৱজিৎ দাসে যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত কালি মাজুলীত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে পূৰ্বে এই দলংখনৰ কাম 33% সম্পন্ন হৈছিল যদিও পুনৰ নিবিদাৰ জৰিয়তে আন এটা নিৰ্মাণকাৰী সংস্থাক দলংখনৰ বাকী থকা কামখিনি সম্পূৰ্ণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে। এই নতুন সংস্থাটোৱে দলংখনৰ বাকী থকা কামখিনিৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত কালি 77 সংখ্যক স্বাধীনতা দিৱস ফুটবল ক্লাব প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ জনসংযোগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই খেলখন উদ্বোধন কৰে। প্ৰতিযোগিতাত সৰ্বভাৰতীয় পৰ্যায়ৰ 16টা দলে অংশগ্ৰহণ কৰে। নগাঁও ক্ৰীড়া সন্থাই যোৱা 9 নৱেম্বৰৰ পৰা আয়োজন কৰা এই প্ৰতিযোগিতা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৰ্গা কৰে।